জোহনে লিখা শুভবাৰ্তা 17 অধ্যায়। যীশুৰ প্ৰাৰ্থনা। যীশুৱে এইবোৰ কথা কোৱাৰ পাছত স্বৰ্গলৈ চকু তুলি ক'লে, হে পিতৃ, এতিয়া সময় হৈছে, তোমাৰ পুত্ৰক মহিমান্বিত কৰা, যাতে তোমাৰ পুত্ৰইও তোমাক মহিমান্বিত কৰিব পাৰে। যিদৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা, এইটোৱে অনন্ত জীৱন, একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক তেওঁলোকে যেন জানে। তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, সেয়া মই সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলোঁ। এতিয়া হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা। জগত সৃষ্টিৰ পূৰ্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে এতিয়া মোক মহিমান্বিত কৰা। তুমি এই জগতৰ মাজৰ পৰা যিসকল মানুহক মোক দিলা, সেইসকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ। তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা, আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে। এতিয়া তেওঁলোকে জানিছে তুমি মোক যি যি দিছিলা, সেই সকলোৱে যে তোমাৰ কাষৰ পৰাই হৈছে, কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ, আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে। মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে, আৰু তুমি যে মোক পঠালা, সেয়াও বিশ্বাস কৰিলে। মই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, মই গোটেই জগতৰ কাৰণে প্ৰাৰ্থনা কৰা নাই, কিন্তু যিসকলক মোক দিলা তেওঁলোকৰ কাৰণেহে কৰিছোঁ, কিয়নো তেওঁলোক তোমাৰ, মোৰ সকলো বস্তু তোমাৰ, আৰু যি যি তোমাৰ সেই সকলোৱে মোৰ। মই তোমাৰ যোগেদিয়েই সেইবোৰত মহিমান্বিত হৈছোঁ। মই এই জগতত বেছিদিন নাথাকোঁ, কিন্তু এই লোকসকল হলে জগতত থাকিব। মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তোমাৰ নামেৰে মোক দিয়া লোকসকলো যেন তেনেকৈ এক হ'ব পাৰে। মই তেওঁলোকৰ লগত থকা সময়ত তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ, আৰু মই তেওঁলোকক পহৰা দিলোঁ, যাতে তেওঁলোকৰ এজনো বিনষ্ট নহ'ল। কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ'ল। কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহিছোঁ, এইকাৰণে জগতত থাকোঁতেই এইবোৰ কথা কৈছোঁ, মোৰ আনন্দ যেন তেওঁলোকে সম্পূৰ্ণৰূপে পায়। মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ, কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ। তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰাৰ্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা। তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ। তোমাৰ বাক্যই সত্য, সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা। তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালোঁ। তেওঁলোকৰ কাৰণে মই নিজকে পবিত্ৰ কৰিছোঁ, যাতে তেওঁলোকো সত্যৰূপে পবিত্ৰ হ'ব পাৰে। মই কেৱল এওঁলোকৰ কাৰণে প্ৰাৰ্থনা নকৰোঁ, কিন্তু এওঁলোকৰ বাক্যৰ দ্বাৰাই মোক বিশ্বাস কৰা সকলোৰে কাৰণে প্ৰাৰ্থনা কৰোঁ। গতিকে তেওঁলোক যেন সকলোৱে এক হয়। হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, যাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা। আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলোঁ, সেইকাৰণে তেওঁলোক এক, আমি সকলোৱে যেন এক হ'ব পাৰোঁ। তাৰ বাবে মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা। এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছিলা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা। হে পিতৃ, মই বিচাৰোঁ তুমি মোক যি দিছা, যি ঠাইত মই আছোঁ, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে। তুমি যি মহিমা মোক দিছা, সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়, কাৰণ জগত স্থাপন কৰাৰ পূৰ্বেই তুমি মোক প্ৰেম কৰিলা। হে ন্যায়বান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ, আৰু তুমি যে মোৰ পঠালা, সেয়া তেওঁলোকেও জানিলে। তুমি কোন হয় সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম। তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও এনেদৰে আন লোকক প্ৰেম কৰিব, আৰু মই তোমালোকৰ লগত থাকিম।